পাচনীয়সকলৰ কৰ্ম 22 অধ্যায়। হেই ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম সেই বিষয়ে শুনকচোন। যেতিয়া লোকসকলে ইব্ৰী ভাষাৰে কথা কোৱা শুনিলে, তেতিয়া তেওঁলোক নিমাত হ'ল। তেওঁ ক'লে, মই ইহুদী মানুহ, কিলিকিয়া দেশৰ তাজ নগৰৰ মোৰ উপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ গমিলিয়াল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্বপুৰুষসকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ। আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছোঁ। আৰু এই পথৰ পুৰুষ আৰু মহিলাসকলক বান্ধি মহিন্দিহালত সোধাই দি আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত ধাৰণা কৰিছিলোঁ। এই বিষয়ে মহাপুৰুষিত আৰু পৰিচাৰকসকলৰ সমাজখনো মোৰ সাক্ষী আছে। তেখেতসকলৰ পৰাই পত্ৰ লৈ দামেস্কত যিসকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি জেৰুচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰা কৰিছিলোঁ। কিন্তু মই যাত্ৰা কৰি দামেস্ক নগৰ ওচৰ পাওঁতে দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্জ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ'ল। তাতে মই মাটিত বাগৰি পৰিলোঁ আৰু হে চৌল, মোক কিয় তাৰণা কৰিছা, মোলৈ কোৱা এনে বাণী শুনিলোঁ। মই উত্তৰ দিলোঁ, হে প্ৰভু, আপুনি কোন? তেওঁ মোক ক'লে, তুমি যিজনক তাৰণা কৰিছা, মই সেই নাচৰীতীয়া যীচু। মোৰ সংগীসকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱাজনৰ মাত শুনা নাছিল। পাছত মই সুধিলোঁ, প্ৰভু, মই কি কৰিব লাগিব? প্ৰভুৱে মোক ক'লে, উঠা আৰু দামেস্কলৈ যোৱা, তাতে তুমি কৰিবলগীয়া যি আছে সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ'ব। সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ। সেই সংগীসকলৰ হাতত ধৰি দামেস্কলৈ গ'লোঁ। পাছে সেই নগৰ নিবাসী ইহুদীসকলৰ মাজত সুখ্যাতি পোৱা অনন্য নামেৰে বিধানৰ ভক্ত এজনক লগ পালোঁ। পাছে তেওঁ আহি মোৰ ওচৰত থিয় হৈ ক'লে, হে ভাই চৌল, দৃষ্টি পোৱা। সেই মুহূৰ্ততে মই তেওঁক দেখা পালোঁ। পাছত তেওঁ মোক ক'লে, আমাৰ ওপৰ পুৰুষসকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিকজনক দেখা পোৱা। এতিয়া তেওঁৰ মুখৰ বাক্য শুনা, কাৰণ যি দেখিলা শুনিলা সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ'বা। এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ নিজৰ পাপ ধুই পেলোৱা। তাৰ পাছত মই জেৰুচালেমলৈ উলটি আহিম। মন্দিৰত প্ৰাৰ্থনা কৰি থাকোঁতে মূৰ্চা গ'লোঁ। তাতে তেওঁ মোক কোৱা শুনিলোঁ, তুমি লৰালৰিকৈ জেৰুচালেমৰ পৰা বেগাই ওলাই যোৱা, কিন্তু এই মানুহবোৰে তুমি মোৰ বিষয়ে দিয়া সাক্ষ্য গ্ৰহণ নকৰিব। মই ক'লোঁ, হে প্ৰভু, মই ইয়াত প্ৰত্যেক নামঘৰত সোমাই তোমাক বিশ্বাস কৰা সকলক কোবাই কোবাই বন্দীশালত থৈছিলোঁ, আৰু তোমাৰ সাক্ষী ষ্টিফানৰ ৰক্তপাতৰ সময়ত ময়ো নিজে ওচৰত থিয় হৈ সন্মতি দি তেওঁক বধ কৰাসকলৰ কাপোৰ ৰাখিছিলোঁ। কিন্তু তেওঁ মোক ক'লে, যোৱা, কিয়নো মই তোমাক দূৰৈত থকা অনা ইহুদীসকলৰ ওচৰলৈ পঠিয়াম। ইহুদীসকলে জেৰুচালেমত পৌলক বধ কৰিবলৈ চেষ্টা কৰা এইখিনিলৈকে তেওঁৰ কথা শুনি তেওঁলোকে চিঞৰি ক'লে, এনে মানুহক পৃথিৱীৰ পৰা দূৰ কৰক, কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়। তেওঁলোকে ৰিঙিয়াই নিঙিয়াই নিজৰ নিজৰ কাপোৰ পেলাই ওপৰলৈ ধূলি উৰুৱাই থাকোঁতে হাজাৰ সেনাপতিয়ে পৌলক দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে। আৰু তেওঁৰ অসীতে মানুহবোৰে কি কাৰণত এনেদৰে আতাহ পাৰিছে সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে। পাছত তেওঁক চাবুকেৰে কোবাবলৈ চামৰাৰ ফিটাৰে বন্ধা হ'ল। তেতিয়া পৌলৰ ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক ক'লে, বিনা দণ্ডাজ্ঞাৰে ৰুমিয়া মানুহক চাবুকেৰে কোবাবলৈ আইনমতে আপোনালোকৰ ক্ষমতা আছেনে? এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক'লে, আপুনি কি কৰিবলৈ উদ্যত হৈছে, কিয়নো এই মানুহজন এগৰাকী ৰুমিয়া নাগৰিক? তেতিয়া হাজাৰৰ সেনাপতি আহি তেওঁক ক'লে, মোক কোৱাচোন, তুমি এগৰাকী ৰুমিয়া নাগৰিক নে? পৌলে ক'লে, হয়। হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে, মই ভালেমান ধন ভৰিহে নাগৰিকত্ব লাভ কৰিছিলোঁ। কিন্তু পৌলে ক'লে, মই জন্মতেই এজন ৰুমিয়া নাগৰিক। তেতিয়া যিসকলে তেওঁৰ সুদবিচাৰ কৰিবলৈ উদ্যত হৈছিল তেওঁলোকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ'ল। আৰু হাজাৰৰ সেনাপতিয়ে পৌল এগৰাকী ৰুমিয়া নাগৰিক বুলি জানি ভয় খালে, কাৰণ তেওঁ নিজে তেওঁক বান্ধিছিল। মহাসভাৰ আগত পৌলৰ বক্তৃতা আৰু তেওঁৰ উদ্ধাৰ। পাছদিনা ইহুদীসকলে পৌলক কি অপবাদ দিছিল হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে। গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিতসকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে। পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে।